এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পংকজ নয়ন ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত অনুষ্ঠিত মুখ্য সচিবসকলৰ পঞ্চম ৰাষ্ট্ৰীয় সন্মিলনত অধ্যক্ষতা কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সমগ্ৰ দেশত সন্ত্ৰাসবাদ প্ৰতিৰোধী উমৈহতীয়া পৰিকাঠামো গঢ়ি তোলাত পোষকতা কৰিছে। বাংলাদেশত সংখ্যালঘু সম্প্ৰদায়ৰ বিৰুদ্ধে অব্যাহত আতিশয্যৰ ঘটনাক লৈ ভাৰতে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। অপাৰেচন আঘাত তৃতীয়ৰ অধীনত দিল্লী আৰক্ষীয়ে আবকাৰী আইন, অস্ত্ৰ আইন, এন ডি পি এছ আইন আৰু জুৱা বিৰোধী আইনৰ অধীনত 280ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰিছে। আৰু ভাৰতৰ গৌতম কৃষ্ণাই ফিডে বিশ্ব ৰেপিড দবা প্ৰতিযোগিতাৰ আজি প্ৰথম দিনা তিনিগৰাকী গ্ৰেণ্ডমাষ্টাৰক পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত অনুষ্ঠিত মুখ্য সচিবসকলৰ পঞ্চম ৰাষ্ট্ৰীয় সন্মিলনত অধ্যক্ষতা কৰিছে। তেওঁ কাইলৈও সন্মিলনত অধ্যক্ষৰ দায়িত্ব পালন কৰিব। ৰাষ্ট্ৰীয় উন্নয়নৰ অগ্ৰাধিকাৰৰ ক্ষেত্ৰত নিৰন্তৰ আলোচনাৰ মাধ্যমেৰে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সহযোগিতা সুদৃঢ় কৰাই এই সন্মিলনৰ মূল উদ্দেশ্য। সন্মিলনত এটা উমৈহতীয়া উন্নয়নমূলক কাৰ্যসূচী চূড়ান্ত কৰাৰ লক্ষ্যৰে গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদৰ দৃষ্টিভংগী অনুযায়ী আয়োজন কৰা এই সন্মিলনে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক একেখন মঞ্চত উপৱিষ্ট কৰি দেশৰ মানৱ মূলধন সম্ভাৱনা আৰু সৰ্বাত্মক তথা ভৱিষ্যৎমুখী বিকাশ ত্বৰান্বিত কৰিব। এই সন্মিলনত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ বাবে মানৱ মূলধন বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব। প্ৰাৰম্ভিক শৈশৱকালৰ শিক্ষা, স্কুলীয়া শিক্ষা, উচ্চ শিক্ষা, ক্ৰীড়া, দক্ষতা বিকাশ আৰু পাঠ্যক্ৰম বহিৰ্ভূত কাম কাজক লৈ সন্মিলনত আলোচনা কৰা হ'ব। এই সন্মিলনত মুখ্য সচিব, সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বিষয়া আৰু বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আজি চাৰিদিনীয়া ভ্ৰমণসূচীৰে গোৱা, কৰ্ণাটক আৰু ঝাৰখণ্ডলৈ যাব। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত আজি ৰাষ্ট্ৰপতিগৰাকী সন্ধিয়া গোৱাত উপস্থিত হ'ব। কাইলৈ শ্ৰীমতী মুৰ্মু কৰ্ণাটকৰ কাৰৱাৰ বন্দৰত এখন ছাবমেৰিনত কিছু সময়ৰ বাবে যাত্ৰা কৰিব। পৰহিলৈ তেওঁ ঝাৰখণ্ডৰ জামছেদপুৰত OICK অৰ্থাৎ চাওতালি লিপিৰ শতবৰ্ষ উদযাপন অনুষ্ঠানত ভাগ ল'ব। OICKয়ে চাওতাল জনগোষ্ঠীৰ সংস্কৃতি আৰু ভাষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব বহন কৰে। একেদিনাই তেওঁ NIT জামছেদপুৰৰ পঞ্চদশ সমাৱৰ্তনত অংশ ল'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে 30 ডিচেম্বৰত ঝাৰখণ্ডৰ গুমলাৰ আন্তঃৰাজ্য জনসাংস্কৃতিক সমাগম সমাৰোহ কাৰ্তিক যাত্ৰাত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সমগ্ৰ দেশত সন্ত্ৰাসবাদ প্ৰতিৰোধী উমৈহতীয়া পৰিকাঠামো গঢ়ি তোলাৰ পোষকতা কৰিছে। তেওঁ লগতে বিভিন্ন ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানসকলক শীঘ্ৰে এই ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে। নতুন দিল্লীত আয়োজিত ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ দুদিনীয়া সন্ত্ৰাসবাদ প্ৰতিৰোধী সন্মিলন মুকলি কৰি শ্ৰীশ্বাহে কালি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে সমগ্ৰ দেশত সন্ত্ৰাসবাদ প্ৰতিৰোধী উমৈহতীয়া পৰিকাঠামো গঢ়ি তুলিলে এইসকলে সন্ত্ৰাসবাদী কাৰ্যকলাপ ৰোধ কৰাত সহায় কৰিব। অসমত ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ আজি খচৰা প্ৰকাশ কৰা হৈছে। এই খচৰা ভোটাৰ তালিকাৰ ভিত্তিত ৰাইজে অহা 22 জানুৱাৰী পৰ্যন্ত ওজৰ আপত্তি দাখিল কৰিব পাৰিব। 2 ফেব্ৰুৱাৰীৰ ভিতৰত এই ওজৰ আপত্তিসমূহ নিষ্পত্তি কৰি 10 ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। বাংলাদেশত সংখ্যালঘু সম্প্ৰদায়ৰ বিৰুদ্ধে অব্যাহত আতিশয্যৰ ঘটনাক লৈ ভাৰতে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে ভাৰতে বাংলাদেশত ময়মনসিং চহৰত অলপতে এজন হিন্দু যুৱকৰ হত্যাৰ ঘটনাক তীব্ৰ গৰিহণা দিয়ে আৰু এই ঘটনাৰ ষড়যন্ত্ৰকাৰীসকলক আইনৰ কাঠগড়ালৈ আনিবই লাগিব। বাংলাদেশৰ আসন্ন নিৰ্বাচন সন্দৰ্ভত সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত শ্ৰীজয়ছোৱালে কয় যে ভাৰতে দেশখনত মুক্ত, নিকা, সৰ্বাত্মক আৰু অংশীদাৰমূলক নিৰ্বাচনৰ সমৰ্থন কৰে। চুবুৰীয়া ৰাষ্ট্ৰখনত অহা 12 ফেব্ৰুৱাৰীত সংসদীয় নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। অপাৰেচন আঘাত তৃতীয়ৰ অধীনত দিল্লী আৰক্ষীয়ে আবকাৰী আইন, অস্ত্ৰ আইন, এন ডি পি এছ আইন আৰু জুৱা বিৰোধী আইনৰ অধীনত 280ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰিছে। দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি যোৱা নিশা এই অভিযানৰ সময়ত 504জন লোকক আটক কৰা হয় আৰু অসৎ চৰিত্ৰৰ 100ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হয়। অভিযানকালত 12,000 লিটাৰৰো অবৈধ সুৰা, 231খন মটৰচাইকেল, স্কুটি আৰু এখন গাড়ী উদ্ধাৰ কৰা হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। সমগ্ৰ দেশতে আজি 10ম তথা অন্তিমগৰাকী শিখ গুৰু গোবিন্দ সিঙৰ 359 সংখ্যক জন্মবার্ষিকী পালন কৰা হৈছে। এই উপলক্ষে দেশৰ বিভিন্ন স্থানত ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰু গোবিন্দ সিঙৰ পবিত্ৰ প্ৰকাশ দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে গুৰু গোবিন্দ সিঙৰ অদম্য সাহস আৰু অসাধাৰণ বুদ্ধিমত্তাই জনসাধাৰণক সঠিক জীৱন যাপন কৰিবলৈ অনুপ্ৰাণিত কৰে। উপৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে তেওঁৰ বাৰ্তাত কয় যে সমগ্ৰ ৰাষ্ট্ৰই গুৰু গোবিন্দ সিঙৰ নিদৰ্শনমূলক সাহস, জ্ঞান আৰু কৰুণাৰ মনোভাৱৰ প্ৰতি সন্মান জনাই আহিছে। তেওঁ কয় যে ধৰ্ম গুৰুগৰাকীয়ে ভৱিষ্যৎ প্ৰজন্মসমূহক সত্য, ন্যায় আৰু ধৰ্মৰ পথ অনুসৰণ কৰিবলৈ আৰু নিৰ্ভীক তথা বিনম্ৰ জীৱন যাপন কৰিবলৈ অনুপ্ৰাণিত কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ দিৱস উপলক্ষে চলিত বৰ্ষৰ প্ৰথম ভাগত গুৰু গোবিন্দ সিঙৰ জন্মস্থান তখ্ত শ্ৰী হৰিমন্দিৰ জি পাটনা চাহিব ভ্ৰমণৰ আলোকচিত্ৰ শ্বেয়াৰ কৰিছে। শ্ৰীমোদীয়ে কয় যে গুৰু গোবিন্দ সিঙৰ কৰুণা আৰু ত্যাগৰ প্ৰতীকস্বৰূপ। তেওঁ কয় যে দশম শিখ গুৰুগৰাকীৰ জীৱন আৰু শিকনিসমূহে আজিও জনসাধাৰণক মানৱীয় গৰিমা বৰ্তাই ৰাখি সত্য, ন্যায় আৰু শুদ্ধ পথত থাকিবলৈ অনুপ্ৰাণিত কৰে। গুৰু গোবিন্দ সিঙৰ সেৱা আৰু নিস্বাৰ্থ কৰ্তব্যৰ দৃষ্টিভংগীয়ে প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি পথ প্ৰদৰ্শন কৰি আহিছে বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে। ডাঠ কুঁৱলীৰ বাবে দেশৰ বিভিন্ন প্ৰান্তলৈ ৰেলগাড়ী চলাচলত ব্যাঘাত জন্মিছে। ভাৰতীয় ৰেলৱে প্ৰকাশ কৰা অনুসৰি প্ৰায় 19 ৰেলগাড়ী চলাচল দুঘণ্টাৰো অধিক পলম হৈছে। ৰেল ষ্টেচনলৈ যোৱাৰ পূৰ্বে ৰেলগাড়ীসমূহৰ শেহতীয়া তথ্য পৰীক্ষা কৰিবলৈ যাত্ৰীসকলক আহ্বান জনোৱা হৈছে। থাইলেণ্ড আৰু কম্বোডিয়াই সীমান্তৰ বিবাদক লৈ চলি থকা সংঘাতৰ সাময়িকভাৱে অন্ত পেলাই এখন যুদ্ধবিৰতি চুক্তিত উপনীত হৈছে। থাইলেণ্ডৰ প্ৰতিৰক্ষা মন্ত্ৰী নাথাপন নাগপানিছ আৰু কম্বোডিয়াৰ উপ প্ৰধানমন্ত্ৰী তথা প্ৰতিৰক্ষা মন্ত্ৰী টি এ ছেহায়ে থাইলেণ্ডৰ চান্থাবুৰি প্ৰদেশৰ সীমান্তৱৰ্তী পহৰা চকীত আজি যুদ্ধবিৰতি চুক্তিত স্বাক্ষৰ কৰে। এখন বিশেষ বৈঠকৰ পাছত দুয়োখন দেশৰ প্ৰশাসনে এখন যৌথ বিবৃতিও প্ৰকাশ কৰে। চলিত বছৰৰ জুলাইত যুদ্ধবিৰতি ভংগ হোৱাৰ পাছত চলিত মাহৰ আৰম্ভণিতে দুয়োখন চুবুৰীয়া দেশৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল। সীমান্তৱৰ্তী অঞ্চল বিশেষকৈ ডেংৰেক পৰ্বতমালাৰ সমীপত স্থলসেনাৰ লগতে ৰকেট আৰু বিমান আক্ৰমণেৰে দুয়োখন দেশ যুদ্ধত লিপ্ত হয়। আছিয়ান গোষ্ঠীয়ে যুদ্ধ পৰিহাৰ কৰি অঞ্চলটোত শান্তি স্থাপনৰ বাবে আলোচনাত বহিবলৈ থাইলেণ্ড আৰু কম্বোডিয়াক আবেদন জনাইছে। জম্মুৰ গুলচন খেলপথাৰত জম্মু কাশ্মীৰ আৰক্ষীৰ উদ্যোগত কাইলৈ একতাৰ দৌৰ জম্মু মাৰাথান 2025ৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰীয় একতা, স্বাস্থ্যকৰ জীৱন যাপন আৰু সামূহিক অংশগ্ৰহণ বৃদ্ধিৰ উদ্দেশ্যে ইয়াৰ আয়োজন কৰা হৈছে। অধিক লোকৰ অংশগ্ৰহণৰ লক্ষ্যৰে একতাৰ দৌৰত 10 বিভাগ অন্তৰ্ভুক্ত কৰা হৈছে। সেই অনুসৰি পুৰুষ, মহিলা, জুনিয়ৰ, বৰ্ষীয়ান, চাব জুনিয়ৰ আৰু জ্যেষ্ঠ নাগৰিকসকলে বিভিন্ন বিভাগত যোগদান কৰিব পাৰিব। এই প্ৰতিযোগিতাত প্ৰধান প্ৰধান বিভাগসমূহৰ প্ৰথম 3 বিজয়ী ক্ৰমে 50,000, 30,000 আৰু 20,000 টকাৰ পুৰস্কাৰ দিয়া হ'ব। প্ৰতিযোগিতাৰ মুঠ প্ৰাইজ মানিৰ পৰিমাণ 470,000 টকা। প্ৰধান বিভাগসমূহৰ ভিতৰত আছে পুৰুষৰ 21.0975 কিলোমিটাৰ অৰ্ধ মাৰাথন, 18 বয়সৰ ঊৰ্ধৰ পুৰুষ মহিলাৰ 10 কিলোমিটাৰ দৌৰ, তদুপৰি জ্যেষ্ঠ নাগৰিক, মহিলা, সৰু ল'ৰা ছোৱালী আৰু সাধাৰণ লোকৰ বাবে 2 কিলোমিটাৰ যোৰা বিশেষ দৌৰৰ ব্যৱস্থা কৰা হৈছে। 15 ভাৰতীয় দবা খেলুৱৈ গৌতম কৃষ্ণাই ফিডে বিশ্ব ৰেপিড দবা প্ৰতিযোগিতাৰ আজি প্ৰথম দিনা সুন্দৰ প্ৰদৰ্শনেৰে 3 গ্ৰেণ্ডমাষ্টাৰ আলেকজেণ্ডাৰ ইনজিক, অৰবিন্দ চিদম্বৰম আৰু তেইমুৰ ৰাজ্জাভৱক পৰাস্ত কৰে। গৌতমে অন্য দুজন খেলুৱৈৰ বিৰুদ্ধে ড্ৰ খেলে আৰু প্ৰতিযোগিতাৰ প্ৰথম দিনা অপৰাজেয় হৈ ৰয়। খেলুৱৈগৰাকীয়ে এই জয়ৰ সুবাদত এদিনতে 6.0 ৰেটিং পইণ্ট অৰ্জন কৰে। প্ৰথম দিনৰ খেলৰ অন্তত গৌতম প্ৰতিযোগিতাৰ অগ্ৰণী খেলুৱৈ মেগনাছ কাৰ্লছেন, ডি গোকেছ আৰু অৰ্জুন এৰিগেচিতকৈ 0.5 পইণ্টত পিছ পৰি আছে। পাৰ্বত্য ৰাজ্য ছিকিমত চলিত শীতকালত অভিলেখ সংখ্যক পৰ্যটকৰ আগমন হৈছে। উত্তৰ ছিকিমৰ লাচুঙৰ সকলো হোটেলৰ বুকিং ইতিমধ্যে সম্পূৰ্ণ হৈছে। পূব ছিকিমৰ নাথুলা আৰু জুলুকত 22 ডিচেম্বৰৰ পৰা অগণন পৰ্যটকৰ সমাগম হৈছে। বিগত বছৰতকৈ ৰাজ্যখনত মটৰচাইকেল এডভেঞ্চাৰ পৰ্যটন বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ সমান্তৰালকৈ গেংটক আৰু পেলিঙত হোটেলসমূহৰ কোঠাৰ ভাড়াও বৃদ্ধি হোৱা দেখা গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত অনুষ্ঠিত মুখ্য সচিবসকলৰ 5ম ৰাষ্ট্ৰীয় সন্মিলনত অধ্যক্ষতা কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সমগ্ৰ দেশত সন্ত্ৰাসবাদ প্ৰতিৰোধী উমৈহতীয়া পৰিকাঠামো গঢ়ি তোলাৰ পোষকতা কৰিছে। বাংলাদেশত সংখ্যালঘু সম্প্ৰদায়ৰ বিৰুদ্ধে অব্যাহত আতিশয্যৰ ঘটনাক লৈ ভাৰতে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। অপাৰেচন আঘাত তৃতীয়ৰ অধীনত দিল্লী আৰক্ষীয়ে আবকাৰী আইন, অস্ত্ৰ আইন, NDPS আইন আৰু যুৱা বিৰোধী আইনৰ অধীনত 280ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰিছে। আৰু ভাৰতৰ গৌতম কৃষ্ণাই ফিডে বিশ্ব ৰেপিড দবা প্ৰতিযোগিতাৰ আজি প্ৰথম দিনা 3 গ্ৰেণ্ডমাষ্টাৰক পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত।